এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাবাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক অভিবাদন জনায়। তেওঁ কয় যে সেনা জোৱানসকলৰ সাহস আৰু ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশৰ প্ৰতি দায়িত্বশীল হ'বলৈ শিকোৱাৰ লগতে প্ৰেৰণা যোগায়। এই দিৱস উপলক্ষে তেওঁ সশস্ত্ৰ বাহিনীৰ পতাকা নিধিলৈ বৰঙণি আগবঢ়াবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। গুৱাহাটীৰ ৰাজভৱনতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত এই দিৱসত সশস্ত্ৰ বাহিনীৰ জোৱান, প্ৰাক্তন সেনা বিষয়া তথা জোৱান আৰু দেশৰ বাবে আত্মবলিদান দিয়া জোৱানসকলৰ পৰিয়ালৰ সদস্য সন্মানিত কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্ৰী আচাৰ্যই শ্বহীদসকলৰ পৰিয়ালবৰ্গ তথা প্ৰাক্তন সেনা বিষয়াসকলৰ ত্যাগক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত অংশ হিচাপে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ প্ৰাক্তন সৈনিকসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সৈনিক কল্যাণ সঞ্চালকালয়ে কাৰ্যকলাপ সম্পৰ্কত আলোকপাত কৰা এখন দেৱাল আৰু এখন টেবুল কেলেণ্ডাৰ মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমৰিভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰী অঞ্চলটোৰ বিস্তীৰ্ণ এলেকাত থকা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অঞ্চলটোত উপস্থিত হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমপ্ৰি অঞ্চলৰ বান্দৰগোগ, মাগুৰচিলা, দণ্ডুৰাই, মাৰকাং, কলংপুৰ, কাছমলাকে ধৰি কেইবাখনো গাঁৱত প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত কমলা উৎপাদন হয়। এই স্থানীয় সংস্থাই দেশী বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰথম দিনাই অগণন লোকৰ সমাগম হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি বস্ত্ৰ আৰু খাদ্যমেলাও অনুষ্ঠিত হৈছে। পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যৰে কাইলৈ অসমৰ 27খন নিৰ্বাচিত জিলাত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ 899টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1.5 লাখতকৈ অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। একেদৰে চৰাইদেউ জিলাত 60,000ৰো অধিক শিশুক 8ৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ চৰাইদেউ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। জিলাখনত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ বিষয়ে জিলা প্ৰতিষেধক বিষয়া ডাঃ সুনীল কুমাৰ হাজঙে আজি আমাৰ চৰাইদেউৰ সংবাদদাতাৰ আগত এনেদৰে কয়।
চৰাইদেউ ৰাইজ মাত্ৰ দুটুপাল জীৱনৰ বাবে সুৰক্ষিত। অহা দেওবাৰে প্ৰতিটো পলিঅ' কেন্দ্ৰত পলিঅ' ভেকচিনৰ দুটুপাল দিয়া হ'ব। অসমৰ 27খন জিলাৰ ভিতৰত আমাৰ চৰাইদেউ জিলাতো এই আঁচনি চলিব 8, 9, 10 ডিচেম্বৰ 2024ৰ দিনা, মানে অহাকালি। আমাৰ চেনেলবোৰ 332টা আছে আৰু 25টা ডিফিকাল্ট বোৰ্ড আছে আৰু 15টা ইনষ্টিটিউচন বোৰ্ড আছে, 6টা ট্ৰেঞ্জিট বোৰ্ড আছে আৰু 4টা মোবাইল বোৰ্ড আছে। টোটেল 402টা বুথত মুঠ আমাৰ জন্মৰ পৰা 5 বছৰ শিশু 58,971 আছে, 58,971 শিশু আছে। এই 402টা কেন্দ্ৰত এই সকলো শিশুক, মানে জন্মৰ পৰা 5 বছৰ শিশু সকলো শিশুকে প্ৰদান কৰা হ'ব। আমি ডিষ্ট্ৰিক্ট টাস্ক ফৰ্চ হিচাপে যোৱাকালি পাতিছিলো, প্ৰশাসনৰ সহায় লৈছিলো আৰু আমাৰ ষ্টেক হোল্ডাৰ পাৰ্টনাৰ আছিলে, আমাৰ স্কুলৰ আংগনবাড়ী কেন্দ্ৰৰ টিচাৰ যদি ইনস্পেক্টৰ আছিলে, SP ছাৰৰ, এনেকে গোটেই সাঙুৰি আমি লৈ লৈছিলো টাস্ক ফৰ্চটো, মানে ষ্ট্ৰেংথেনিং অফ দা পলিঅ' প্ৰগ্ৰামটো ছাকচেছফুল হ'ব কাৰণে আমি টাস্ক ফৰ্চ এটা মিটিং পাতিছিলো। প্ৰশাসনে আমাক সহায় কৰিব আৰু আমি ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন হিচাপে ৰাইজৰ সহায় বিচাৰিছো যাতে সকলো ৰাইজ মিলিজুলি চৰাইদেউ জিলাখন পলিঅ' মুক্ত কৰি দিয়ে। আমাৰ 1,613জন ৱৰ্কাৰ থাকিব আৰু টোটেল হাউচ থাকিব আমাৰ 1,14,000 আৰু 5টা গ্ৰুপ কেন্দ্ৰৰ ভিতৰত এজন চুপাৰভাইজাৰ এনেকে থাকিব, গতিকে 80মান হ'ব। সেয়ে চৰ্দাৰ ৰাইজ সকলো মিলিজুলি আমি চৰাইদেউ জিলাত পলিঅ' মুক্ত কৰোঁ আহক।
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বনভোজৰ বতৰ, হাঁহি ধেমালি, পৰিৱেশ আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। টেলিফোনযোগে আমাৰ সংবাদদাতা আৰু কিছু সচেতন ব্যক্তি এই অনুষ্ঠানত সংযোজিত হ'ব। মাজুলীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত আজি পূব মাজুলীৰ বনগাঁৱত থকা মাজুলী উদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানত কেৰিয়াৰৰ পৰামৰ্শ প্ৰদান শীৰ্ষক এটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 6:45।